ইউব নয় ডায়। ইউবৰ উত্তৰ। তেতিয়া ইউবে পুনৰ উত্তৰ দিলে আৰু ক'লে, মই নিশ্চয় জানো সেই কথা স্বৰূপ, কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ'ব পাৰে? যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব। ঈশ্বৰৰ অন্তৰত জ্ঞান আছে আৰু শক্তিত তেওঁ পৰাক্ৰমী। তেওঁ বিৰুদ্ধে ডিঙি থৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে? তেওঁ পৰ্বতবোৰ স্থানান্তৰ কৰে আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়। তেওঁ পৃথিৱীক জোকাৰি নিজ ঠাইৰ পৰা লৰাই তাৰ স্তম্ভবোৰ থৰ থৰকৈ কঁপে। এইজনা সেই একেই ঈশ্বৰ যিজনাই ক'লে সূৰ্য উদয় নহয় আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে। তেওঁ অকলেই আকাশমণ্ডলক বিস্তাৰিত কৰে আৰু ঢৌবোৰৰ ওপৰেদি অহা যোৱা কৰে। তেওঁ সপ্তৰ্ষী, মৃগশী, কৃত্তিকা আৰু দক্ষিণ দিশে থকা নক্ষত্ৰ ৰাশিৰ সৃষ্টিকৰ্তা। অনুসন্ধান পাব নোৱাৰা মহৎকৰ্ম তেওঁ কৰে। অসংখ্য অদ্ভুত কাৰ্যও তেওঁৱেই কৰে। চোৱা, তেওঁ মোৰ ওচৰেদি যায় কিন্তু মই নেদেখোঁ। তেওঁ মোৰ সমুখেদি গমন কৰে তথাপি মই তেওঁক অনুভৱ নকৰোঁ। চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে ক'ব পাৰে? ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়। এনেকি ৰাহাবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়। মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মইনো কেনেকৈ কথা বাছি ল'ম? মই যদি ধাৰ্মিকো হওঁ তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ। মোৰ অভিযুক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ। যদিও মই মাতোঁ আৰু তেওঁ মোক উত্তৰ দিয়ে, তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব মোৰ এনে বিশ্বাস নজন্মে। তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব আৰু অকাৰণে মোক বাৰে বাৰে ক্ষত বিক্ষতহে কৰিব। তেওঁ মোক উৎসাহকে ল'ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব। পৰাক্ৰমীৰ বলৰ কথাত হ'লে তেওঁ কয়, চোৱা মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব? মই ধাৰ্মিক হ'লেও মোৰ মুখে মোক দোষী কৰিব, মই সিদ্ধ হ'লেও তেওঁ মোক অপৰাধী পাতিব। মই সিদ্ধ, মই নিজ প্ৰাণক নামানি ইয়াকে কওঁ, জীৱনত মোৰ ঘিণ লাগিছে। সকলো বিষয়তে একেই, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে। আপদ ৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব। পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়, তেওঁ তাৰ বিচাৰকৰ্তাবিলাকৰ মুখ ঢাকে। যদি তেওঁ নহয় তেন্তে তাকনো কোনে কৰে? মোৰ দিনকেইটা ডাকোৱালতকৈও বেগী, একো মংগল নেদেখাকৈ সেইবোৰ বেগাই যায়। সেইবোৰ বেগী নাৱৰ দৰে চলি যায় বা আহাৰৰ ওপৰত চুমৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়। যদিও মই কওঁ যে মোৰ দুখৰ কথা পাহৰি যাম আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হ'ম, তথাপি তুমি মোক নিদোষী জ্ঞান নকৰিবা বুলি জানি মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো। মই দোষী হ'বই লাগিব, তেতিয়াহ'লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ? যদি মই হিমৰ পানীত গা ধুওঁ আৰু খাৰেৰে হাত চাফা কৰোঁ, তথাপি তুমি মোক খালত জুবুৰিয়াবা আৰু মোৰ নিজৰ বস্ত্ৰও মোক ঘিণ কৰিব, কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে মই তেওঁ উত্তৰ দিম বা দুয়ো একেলগে বিচাৰ স্থানলৈ যাম। আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই। তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক আৰু তেওঁ ভয়ানকৰ্তাই মোক ভয় নলগাওক। তেতিয়া মই কথা ক'ম, তেওঁক ভয় নকৰিম, কিয়নো মই নিজে তেনেকুৱা নহওঁ।